এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰায় 17,000 মহিলাক বীজ মূলধন প্ৰদান, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অষ্টম অসম দৰমহা আয়োগ গঠন, আজিৰে পৰা জ্যোতিৰূপাৰ অষ্টাদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা নাট সমাৰোহ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপ টুৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ মুখামুখি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাত আত্মসহায়ক গোটৰ 17,398 গৰাকী মহিলাক 10,000 টকাকৈ বীজ মূলধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বোকাজানৰ হানজাংলাংছো ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা, অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন আৰু ডিফু সমষ্টিৰ সাংসদ অমৰ সিং টিছো উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে 12,50,00,000 টকা ব্যয়েৰে নিৰ্মিত খটখটি মিনি ষ্টেডিয়াম আৰু বোকাজান বিধানসভা সমষ্টিৰ বালিপথাৰ, চিলনীজান, বৰপথাৰ আৰু হিদিপথ সাপ্তাহিক বজাৰ প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি বিয়লি মহিলা উদ্যমিতা অভিযানৰ অধীনত যোৰহাট জিলাৰ মৰিয়নীত মহিলা হিতাধিকাৰীসকলক ধন বিতৰণ কৰিব। সমষ্টিটোৰ 28,000 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসক অধ্যক্ষ হিচাপে লৈ অষ্টম অসম দৰমহা আয়োগ গঠনৰ বাবে কালি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰা এই অধিসূচনা অনুসৰি 8-জনীয়া এই দৰমহা আয়োগত অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগ, প্ৰশাসনীয় সংস্কাৰ বিভাগ, বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব কেইগৰাকী, আইন বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব, বিত্ত বিভাগৰ বাজেট শাখাৰ বিশেষ সঞ্চালক আৰু বিত্ত বিভাগৰ দৰমহা গৱেষণা শাখাৰ সচিবগৰাকীক আয়োগৰ পদেন সদস্য হিচাপে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তক বিশেষ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগে সংস্কাৰমুখী আৰু সৰ্বাত্মক দৃষ্টিভংগীৰে দৰমহা গাঁথনিৰ সংশোধন কৰিব। বিত্ত বিভাগে আজি এটা বিবৃতিযোগে আয়োগ গঠন সন্দৰ্ভত অৱগত কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ জৈৱ বৈচিত্ৰ আৰু পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মেচেকা নামৰ মাছুৱৈ মেকুৰীবিধৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত কালি মেচেকা দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া বিদ্যালয়সমূহৰ একাংশ ছাত্ৰ ছাত্ৰীক উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত অগৰাতুলি বনাঞ্চললৈ নিয়া হয়। বনাঞ্চলখনৰ চহৰাবিলৰ পাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক আৰ্দ্ৰভূমি, জলাশয়, দলনী, পিতনিৰ দৰে অঞ্চলসমূহৰ জৈৱতন্ত্ৰত গুৰুত্বৰ লগতে এইবোৰত বাস কৰা মেচেকাৰ বিষয়েও অৱগত কৰা হয়। মেচেকাৰ জীৱনচক্ৰ, ইয়াৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু মেচেকাৰ গোলকীয় স্থিতিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰা, মেচেকা প্ৰকল্পৰ সমন্বয়ক টিয়াছা আদ্যকে ধৰি ভালেসংখ্যক সমল ব্যক্তিয়ে জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মেচেকা সন্দৰ্ভত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত তিনিওখন বন সংমণ্ডলত ৰূপায়িত সপ্তম পক্ষী গণনা আৰু মেচেকা পৰিসংখ্যা প্ৰতিবেদনো কালি মুকলি কৰা হয়। এই প্ৰতিবেদনত ৰাষ্ট্ৰীয় উদ্যানখনত সৰ্বমুঠ 57টা মেচেকা থকাৰ তথ্য লাভ কৰা হৈছে। উল্লেখযোগ্য যে সমগ্ৰ ভাৰত উপমহাদেশৰ ভিতৰত কাজিৰঙাতে মেচেকাৰ অৱস্থিতিৰ ঘনত্ব আটাইতকৈ বেছি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভৱেন্দ্ৰ নাথ ডেকা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আৰু বিশেষ বক্তা হিচাপে NECTARৰ নতুন দিল্লীৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মা উপস্থিত থাকিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাই প্ৰকাশ কৰা মতে এইবাৰ বিশিষ্ট সাহিত্যিক অধ্যাপক নগেন শইকীয়াক ডিলিট সন্মান আৰু শিক্ষাবিদ ডঃ দীনেশ চন্দ্ৰ গোস্বামীক DSC সন্মান আগবঢ়োৱা হ'ব। এই সমাৱৰ্তনত তিনিটা শৈক্ষিক বৰ্ষৰ 79গৰাকীক PhD, 768গৰাকীক স্নাতক স্নাতকোত্তৰ আৰু ডিপ্লোমাৰ প্ৰমাণ পত্ৰ আগবঢ়োৱা হ'ব। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধনৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কালি এই শ্ৰমিকসকলক গৃহ প্ৰদানৰ বাবেও অনুমোদন জনাইছে। চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অষ্টাদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা নাট সমাৰোহ আজিৰে পৰা 26 ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। প্ৰতি সন্ধিয়া 6 বজাৰ পৰা নাটসমূহ পৰিৱেশন কৰা হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছতে মানিক ৰয় পৰিচালিত মধুমক্ষিকা নাটখন মঞ্চস্থ কৰা হ'ব। কাইলৈ জ্যোতিনাৰায়ণ নাথৰ ৰচনা আৰু পৰিচালনাৰে সোণালী বেলি নাট মঞ্চস্থ কৰা হ'ব। 26 ফেব্ৰুৱাৰীত উজলা বৰ্মনৰ কাহিনীৰ আধাৰত অম্লানদীপ শইকীয়াই নাট্যৰূপ দিয়া বুকুৰ সৰু চৰাই নাটখন মঞ্চস্থ কৰা হ'ব। নগাঁও জিলাৰ বেবেজীয়াত 7 মাৰ্চৰ পৰা দুদিনীয়াকৈ ৰোদঘাই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। সপ্তম বাৰ্ষিক এই নাট সমাৰোহত দিনৰ ভাগতে শব্দযন্ত্ৰ আৰু কৃত্ৰিম পোহৰ অবিহনে 6খন অপেচাদাৰী নাট মঞ্চস্থ কৰা হ'ব। 7 মাৰ্চৰ বিয়লি 1 বজাৰ পৰা চন্দ্ৰজ্যোতি সংঘৰ ৰং বেৰং, জ্যোতি ৰংগমঞ্চৰ অগ্ৰাজ্য আৰু ঐকান্তিক সাংস্কৃতিক গোষ্ঠীৰ কোন পথৰ পথিক শীৰ্ষক নাট মঞ্চস্থ কৰা হ'ব। দ্বিতীয় দিনা তেজপুৰৰ বান থিয়েটাৰে তেতুন তামুলী, অৰিহণা নাট্যগোষ্ঠীয়ে বনফুল বকুল আৰু ৰোদঘাই বেবেজীয়াই দৰখাস্ত নামৰ নাটক পৰিৱেশন কৰিব। ডোনাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড নেৰামেকৰ উদ্যোগত প্ৰতিষ্ঠানটোৰ চৌহদত কালি উত্তৰ পূৰ্বাঞ্চল মীন মহোৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মীনখণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰা, বজাৰ শক্তিশালী কৰা, উত্তৰ পূৰ্বাঞ্চলৰ চহকী জলজ জৈৱ বৈচিত্ৰ উদযাপনৰ বাবে এখন মঞ্চ গঠনৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত নেৰামেকৰ পৰিচালন সঞ্চালক ভাস্কৰ বৰুৱাই কৃষক উৎপাদন সংস্থাসমূহৰ বিস্তৃত নেটৱৰ্ক আৰু শক্তিশালী যোগান শৃংখলাৰ জৰিয়তে উত্তৰ পূবৰ কৃষি আৰু কৃষক সম্প্ৰদায়ৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে বুলি উল্লেখ কৰে। অনুষ্ঠানত নাবাৰ্ডৰ মহাপ্ৰবন্ধক কমৰ জাভেদে উত্তৰ পূৰ্বাঞ্চলত মীন পালন জীৱিকাৰ অন্যতম প্ৰধান উৎস বুলি মত প্ৰকাশ কৰে। ধেমাজি জিলাৰ জোনাই যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত বিস্তীৰ্ণ বনভূমি ভস্মীভূত হয়। জোনাইৰ অসম অৰুণাচল সীমান্তৱৰ্তী ঐৰামঘাটত থকা সামাজিক বনানীকৰণ বিভাগৰ বনাঞ্চলৰ প্ৰায় 48 বিঘা ভূমিত যোৱা নিশা হোৱা এই অগ্নিকাণ্ডত ভালেসংখ্যক গছ গছনি জ্বলি যোৱাৰ লগতে বহু চৰাই চিৰিকটিৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি চেষ্টা চলাই জুই নুমুৱাবলৈ সমৰ্থ হয়। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই। ডিব্ৰুগড় জিলা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা অনুষ্ঠিত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই মেলা খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত বিধায়কগৰাকীয়ে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে কৃষকসকল কেনেদৰে উপকৃত হ'ব পাৰে সেই সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। ইফালে ওদালগুৰি জিলাতো কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। BTC উপ প্ৰধান তথা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে কালি এই মেলা উদ্বোধন কৰে। খেলৰ বাতৰি। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপ টুৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপ 1ৰ এখন খেলত ৱেষ্ট ইণ্ডিজে জিম্বাবৱেক 107 ৰাণত পৰাস্ত কৰে। টছত জিকি জিম্বাবৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 254 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে 17 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 147 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শিমৰন হেটমেয়ৰক প্লেয়াৰ অব দ্য মেটচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰায় 17,000 মহিলাক বীজ মূলধন প্ৰদান। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত 8ম অসম দৰমহা আয়োগ গঠন। আজিৰে পৰা জ্যোতিৰূপাৰ 18th বাৰ্ষিক সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা নাট সমাৰোহ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপ 2ৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ মুখামুখি। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।